প্ৰকাশিত বাক্য অধ্যায় পোন্ধৰ। পাছে মই স্বৰ্গত আন এটা মহা আচৰিত চিন, অৰ্থাৎ সাতোটা উৎপাতৰ ওপৰত ক্ষমতা পোৱা সাতজন দূত দেখিলো। সেইবোৰেই শেষ উৎপাত, কিয়নো সেইবোৰত ঈশ্বৰৰ ক্ৰোধ সমাপ্ত হয়। পাছে জুইৰে মিহলি হোৱা এখন আৰ্চিময় সমুদ্ৰ যেন দেখিলো, আৰু যিবিলাক সেই পশু আৰু তাৰ প্ৰতিমূৰ্তি আৰু তাৰ নামৰ নম্বৰৰ ওপৰত জয়যুক্ত হ'ল, তেওঁবিলাকক ঈশ্বৰৰ বিনালৈ সেই আৰ্চিময় সমুদ্ৰৰ পাৰত থিয় হৈ থকা দেখিলো। তেওঁবিলাকে ঈশ্বৰৰ দাস মুচিৰ গীত আৰু সেই মেৰ পোৱালীৰ গীত গান কৰি ক'লে,
হে সৰ্বশক্তিমান প্ৰভু পৰমেশ্বৰ, তোমাৰ কৰ্ম মহৎ আৰু আচৰিত। হে চিৰস্থায়ী ৰজা, তোমাৰ পথ ন্যায় আৰু সত্য। হে প্ৰভু, কোনে ভয় নকৰিব আৰু তোমাৰ নাম মহিমান্বিত নকৰিব? কিয়নো কেৱল তুমিহে পবিত্ৰ।
কাৰণ তোমাৰ ন্যায় কৰ্ম প্ৰকাশিত হোৱাত সকলো জাতিবিলাকে তোমাৰ আগত প্ৰণিপাত কৰিব।
ইয়াৰ পাছত মই দেখিলো স্বৰ্গত থকা সাক্ষ্য তম্বুৰ মন্দিৰ মেলা হ'ল। তাতে সেই মন্দিৰৰ পৰা সেই সাতোটা উৎপাতৰ ওপৰত ক্ষমতা পোৱা সাতজন দূত ওলাল। তেওঁবিলাক শুদ্ধ আৰু উজ্জ্বল মনেৰে বিভূষিত আৰু সোণৰ টঙালিৰে বুকু বন্ধা আছিল। পাছে সেই চাৰি প্ৰাণীৰ এটাই সেই সাত দূতক সদা সৰ্বদাই জীয়াই থকা ঈশ্বৰৰ ক্ৰোধেৰে পূৰ হোৱা সাতোটা সোণৰ বাতি দিলে। ঈশ্বৰৰ প্ৰভাৱ আৰু পৰাক্ৰমৰ পৰা উৎপন্ন হোৱা ধোঁৱাৰে মন্দিৰ পৰিপূৰ্ণ হ'ল, আৰু সেই সাতজন দূতৰ সাতোটা উৎপাত সমাপ্ত নোহোৱালৈকে কোনেও সেই মন্দিৰত সোমাব নোৱাৰিলে।